অভিমানী চহৰ, মোৰ তেনেই চিনাকি চহৰখন যাৰ প্ৰতিটো গলিৰ সতে মোৰ যুগান্তৰৰ চিনাকি, প্ৰতিটো হেঁপাহ প্ৰতিটো হুমুনিয়া মোৰ উৰি থাকিছিল যাৰ গহন উশাহত, যাৰ কাজল কাজল গধূলিবোৰত লাগি ৰৈছিল মোৰ কবিতাৰ ফুৰফুৰীয়া সুবাস। মোৰ প্ৰিয়তমা চহৰখন অভিমানী হৈ পৰিল তাইৰ চলচলীয়া অভিমান, তাইৰ বুকুত খোজ নকঢ়া বহুদিন হ'ল, তাইৰ কপালত পিন্ধোৱা নাই বহুদিন মোৰ শুষ্ক ওঠৰ তিলক। নিয়ন লাইটৰ ছাঁত মই ফুচফুচাই নোকোৱা বহুদিন হ'ল, আই উড লাভ ইউ 10 years বিফ'ৰ দ্য ফ্লাড। মাজনিশা চহৰখনে ভেকুৰী ভেকুৰী কান্দে, বুকুৰ বাওঁফালে বোলে তাইৰ বিষ এটা হয় মাজে মাজে। আচলতে প্ৰেমিক হোৱা স্বত্তেও মই আপোন কৰি থ'ব নোৱাৰিলোঁ চহৰখনক। তাইৰ উকা কেনভাছত ৰং ছটিয়াই দিলে কোনোবা অচিন লিঅ'নাৰ্দোৱে, ৰঙা ৰংবোৰে তাইক ডাকে বিচাই ডকা দি। চহৰখন মাজে মাজে বাউলি হৈ পৰে, অলপ সেউজীয়া বিচাৰি মোলৈ টেলিফোন কৰে, অভিমান কৰে, প্ৰশ্নও কৰে, এফুট সেউজীয়া দি দিলে মই কি নিকিন হৈ যাম। চহৰখনে চাগে নাজানে ৰঙা সেউজীয়াৰ মিশ্ৰণ যে কিমান গোন্ধজ হ'ব পাৰে। চহৰখনে আজিকালি খিলখিলাই নাহাহে বুকুত উৰ্ণা লৈ, সান্ধ্য ভ্ৰমণত নাযায় চহৰখন, কজলা চকুত তাইৰ এতিয়া নিয়ৰৰ আচ্ছাদন।